জোহনৰ প্ৰথম পত্ৰ অধ্যায় এক। আদিৰে পৰা যি আছিল, আমি যি শুনিলোঁ, যি নিজ চকুৰে দেখিলোঁ, যিহক চালোঁ আৰু নিজ হাতেৰেও চুলোঁ, অৰ্থাৎ জীৱনৰ বাক্যৰ বিষয়ে সেই জীৱন প্ৰকাশিত হ'ল আৰু আমি দেখিলোঁ আৰু সাক্ষ্য দিছোঁ। আৰু সেই যে জীৱন পিতৃৰ লগত আছিল আৰু আমাৰ আগত প্ৰকাশিত হ'ল, সেই অনন্ত জীৱনৰ সম্বাদ তোমালোকক দিছোঁ, যি আমি দেখিলোঁ আৰু শুনিলোঁ। তাৰেই সম্বাদ আমাৰ সৈতে তোমালোকৰো সহভাগিতা হ'বলৈ তোমালোককো দিছোঁ। আৰু আমাৰ যি সহভাগিতা, সেই পিতৃ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টে সৈতে সহভাগিতা, আৰু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয় তাৰ কাৰণে আমি এইবোৰ কথা লিখিছোঁ। আমি যি বাৰ্তা তেওঁৰ পৰা শুনি তোমালোকক জনাইছোঁ, সেই এই ঈশ্বৰ পোহৰ আৰু আন্ধাৰ, তেওঁত এফেৰিও নাই, তেওঁৰে সৈতে আমাৰ সহভাগিতা আছে। ইয়াকে বুলি যদি আমি আন্ধাৰত ফুৰোঁ, তেন্তে মিছা কওঁ, সত্য পালন নকৰোঁ। কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকে আমিও যদি পোহৰতে ফুৰোঁ, তেন্তে পৰস্পৰ আমাৰ সহভাগিতা আছে, আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। আমাৰ পাপ নাই বুলি যদি কওঁ, তেন্তে আমি নিজেই নিজকে ভুলাওঁ আৰু আমাৰ অন্তৰত সত্যতা নাই। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। আমি পাপ কৰা নাই বুলি যদি কওঁ, তেন্তে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই।